দিয়ালী অঞ্চলত বাতৰি পঢ়িছো প্ৰজন্ম চহৰীয়াই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেটত একাংশ ৰাজ্যৰ ক্ষেত্ৰত বৈষম্য হোৱা বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে। ৰাজ্যসভাৰ শূন্যকালত আজি বিৰোধী দলসমূহে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত তেওঁ ওলোটাই এইবুলি অভিযোগ কৰে যে বিৰোধী শাসিত ৰাজ্যসমূহলৈ একোৱে দিয়া হোৱা নাই বুলি কংগ্ৰেছ নেতৃতাধীন বিৰোধী পক্ষই অবিৰতভাৱে জনসাধাৰণক পতিয়ন নোৱাৰ চেষ্টা কৰি আহিছে। তেওঁ এই কথা স্পষ্ট কৰি দিয়ে যে প্ৰতিখন বাজেটত দেশৰ প্ৰত্যেকখন ৰাজ্যৰ নাম উল্লেখ থকাৰ সুবিধা নাথাকে। কোনো এখন নিৰ্দিষ্ট ৰাজ্যৰ নাম বাজেটত উল্লেখ নকৰাটোৱে সেই ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহে সামৰি নোলোৱাটোক নবুজায় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় মন্ত্ৰীসভাই মহাৰাট্ট আৰু পশ্চিমবংগৰ ভালেসংখ্যক উন্নয়নমূলক প্ৰকল্পৰ প্ৰতি অনুমোদন জনাইছে। আজি পুৱা সদন মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গে বিষয়টো উত্থাপন কৰি কেন্দ্ৰীয় বাজেটখনক চৰকাৰক ৰক্ষা কৰাৰ উপায় হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ কৰে। বিৰোধী পক্ষই ইয়াৰ বিৰোধিতা কৰিব বুলি উল্লেখ কৰি তেওঁ বাজেটখনত সমতা নাথাকিলে উন্নয়ন কেনেদৰে সম্ভৱ হ'ব বুলি প্ৰশ্ন উত্থাপন কৰে। বিষয়টোক লৈ বিত্তমন্ত্ৰীগৰাকীৰ প্ৰত্যুত্তৰৰ পাছত বিৰোধী দলসমূহে উচ্চ সদন ত্যাগ কৰে। ইয়াৰ পূৰ্বে বিৰোধী সাংসদসকলৰ সদন স্থগিত ৰখাৰ জাননী নাকচ কৰি অধ্যক্ষ জগদীপ ধনখড়ে কয় যে এনে জাননী ব্যতিক্ৰমী পৰিস্থিতিতহে গ্ৰহণ কৰা হয়। বিগত 36 বছৰৰ ভিতৰত ছবাৰহে এনে স্থগিতকৰণৰ জাননী গ্ৰহণ কৰা হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে। আনহাতে লোকসভাতো একেটা বিষয়ক লৈ বিৰোধী পক্ষই আজি সদন ত্যাগ কৰে। আজি সদনৰ কাম কাজ আৰম্ভ হোৱাৰ সময়তে কংগ্ৰেছ, সমাজবাদী পাৰ্টী, ডি এম কে, টি এম চি আৰু আন আন বিৰোধী দলসমূহৰ সদস্যসকলে থিয় হৈ অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ বাহিৰে আন ৰাজ্যসমূহৰ ক্ষেত্ৰত বৈষম্য হোৱা বুলি অভিযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অধ্যক্ষ ওম বিৰলাই সদনত বিৰোধী পক্ষৰ এনে আচৰণৰ বিৰুদ্ধে মত পোষণ কৰি সদনৰ প্ৰশ্নকালৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰাৰ বাবে পৰিকল্পিতভাৱে কৰা এনে চেষ্টাক অযুক্তিকৰ বুলি ব্যাখ্যা দিয়ে। একেদৰে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱেও বিৰোধী পক্ষৰ সাংসদসকলৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন কৰে। ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি বাক্সা জিলাৰ সদৰ মুছলপুৰত জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। ৰাজ্যপালগৰাকীয়ে বিষয়াসকলৰ পৰা বিভাগীয় কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰে। বৈঠকৰ পাছত সাংবাদিকৰ আগত ৰাজ্যপালগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষাখণ্ডত পূৰ্বতকৈ উন্নয়ন হোৱা বুলি মন্তব্য কৰে। আনহাতে জল জীৱন মিছনৰ অধীনত চলি থকা বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পসমূহৰ সফল ৰূপায়ণ হোৱা বুলিও শ্ৰীকাটাৰীয়ে উল্লেখ কৰে। ৰাজ্যপালগৰাকীৰ সৈতে মন্ত্ৰী ৰখাও গৌৰা ব্ৰহ্ম, বি টি আৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ উপৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। পৰহিৰে পৰা সন্ধানহীন হৈ থকা যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱাৰ সন্ধানত আৰক্ষীয়ে ভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাছফালৰ ব্ৰহ্মপুত্ৰত এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে শ্ৰীবৰুৱাৰ সন্ধানত অভিযান চলায়। অৱশ্যে এই পৰ্যন্ত সংগীত পৰিচালকগৰাকীৰ হোমসূত্ৰ ওলোৱা নাই। সংগীত পৰিচালকগৰাকীৰ সন্ধানত ব্যৱহাৰ কৰা স্নিফাৰ ডগে তেওঁৰ গতিবিধি নদীৰ পাৰলৈকে ধৰা পেলাইছে। অৱশ্যে তাৰ পৰা উভতি অহাৰ কোনো তথ্য পোৱা নাই বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই প্ৰকাশ কৰিছে। তেওঁ কৈছে বৰুৱা সন্ধানহীন হৈ থকা ঘটনাৰ আঁৰত কোনো বাহ্যিক কাৰক জড়িত নাই আৰু ব্যক্তিগত নাইবা পাৰিবাৰিক কাৰণতহে তেওঁ ওলাই যোৱাৰ তথ্য পোৱা গৈছে। ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে গোৱালপাৰা জিলাত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। জিলাখনত এই পৰ্যন্ত 9 লোক এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে ৰং জিলাৰ মেলোপাৰাত মুকুল কছাৰী নামৰ লোকজনৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। আনহাতে 3 গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ আই চি ইউত আৰু 1 গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বাকী কেইজন ক্ৰমাৎ সুস্থ হৈ উঠিছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে। আনহাতে জিলাখনত যাতে এই ৰোগ অধিক বিয়পিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে প্ৰকাশ কৰিছে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলেখীয় জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলত প্ৰথম 3 পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰো পদক্ষেপ গ্ৰহণ কৰা হৈছে। Thank you.